নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিনিয়োগ সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজি ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান চানমুগাৰত্নম, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণন, ছিংগাপুৰ আই টি ই শিক্ষা সেৱাৰ মুখ্য কাৰ্যবাহী বিষয়া সুৰেশ নটৰাজন, সুবৰ্ণজুৰুঙৰ মুখ্য কাৰ্যবাহী বিষয়া লো চেৰ এক আৰু ছেমিকণ্ডাক্টৰ উদ্যোগৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলক সাক্ষাৎ কৰে। ডক্টৰ শৰ্মাই তেওঁলোকৰ সৈতে নগৰ পৰিকল্পনাৰে ৰাজ্যত চহৰ আৰু ঔদ্যোগিক উদ্যান নিৰ্মাণ, সেউজ শক্তি, কাৰিকৰী শিক্ষা, জাগীৰোডৰ ইলেক্ট্ৰনিক চিটিত অংশীদাৰিত্ব আদি বিষয় লৈ আলোচনা কৰে। তেওঁ লগতে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ সৈতে ছেমিকণ্ডাক্টৰ আৰু উদ্যোগ খণ্ডত ছিংগাপুৰৰ অংশীদাৰিত্বই ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য খণ্ডক অধিক সমৃদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰে। ডক্টৰ শৰ্মাই কয় যে অসমত বিশ্ব দক্ষতা কেন্দ্ৰ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে আই টি আই ছিংগাপুৰৰ দক্ষতাৰ ব্যৱহাৰৰ পথ অন্বেষণ কৰিব। ভ্ৰমণকালত ডক্টৰ শৰ্মাই আই টি ই ছিংগাপুৰৰ উদ্যোগকেন্দ্ৰিক এৰস্পেচ পৰীক্ষাগাৰ, ফেকাল্টিৰ মান, ইলেকট্ৰনিকছ আদিৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালত এটা ৰোড শ্বত অংশগ্ৰহণ কৰাৰ লগতে বাণিজ্যিক সহযোগিতা আৰু বিনিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ প্ৰতিষ্ঠিত উদ্যোগপতিসকলৰ সৈতে কেইবাখনো পৃথক বৈঠকত অংশগ্ৰহণ কৰিব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি সংসদৰ কাৰ্যক্ৰম বড়ো, মণিপুৰী, সংস্কৃত, ডগ্ৰী, মৈথিলী আৰু উৰ্দু ভাষালৈ ভাষান্তৰ সেৱা সম্প্ৰসাৰণৰ কথা ঘোষণা কৰে। শ্ৰীবিৰলাই কয় যে বৰ্তমান হিন্দী আৰু ইংৰাজীৰ উপৰি অসমীয়া, বাংলা, গুজৰাটী, কানাড়া, মালায়ালম, মাৰাঠী, উৰিষ্যা, পাঞ্জাৱী, তামিল আৰু তেলেগু ভাষাত অনুবাদৰ ব্যৱস্থা আছে। এতিয়া নতুনকৈ বড়োসহ ছটা ভাষালৈও সংসদৰ কাৰ্যক্ৰম অনুবাদ কৰা হ'ব। ইয়াৰ উপৰি মানৱ সম্পদ উপলব্ধ হ'লে আৰু অতিৰিক্ত 16টা ভাষালৈ শীঘ্ৰে সংসদৰ কাৰ্যক্ৰম ভাষান্তৰৰ ব্যৱস্থা কৰা হ'ব বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। ইফালে কেন্দ্ৰীয় বন্দৰ আৰু জাহাজ চলাচল দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংসদৰ কাৰ্যক্ৰমত বড়ো, মণিপুৰী, সংস্কৃত, ডগ্ৰী, মৈথিলী আৰু উৰ্দু ভাষাক অন্তৰ্ভুক্ত কৰাৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৰা ঘোষণাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে এটা বাৰ্তাযোগে কৈছে যে হিন্দী, ইংৰাজীৰ উপৰি অসমীয়াকে ধৰি 10টা আঞ্চলিক ভাষাত সংসদৰ কাৰ্যক্ৰমণিকাৰ বিৱৰণীৰ ভাষান্তৰৰ ব্যৱস্থা আছিল আৰু এই তালিকাত উত্তৰ পূৰ্বাঞ্চলৰ দুটি ভাষা বড়ো, মণিপুৰীকে ধৰি মুঠ 6টা ভাষা সংযোজন কৰা হৈছে। এই সিদ্ধান্তই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মূল মন্ত্ৰক শক্তিশালী ৰূপত প্ৰতিফলিত কৰা বুলি শ্ৰীসোণোৱালে প্ৰকাশ কৰিছে। তেওঁ কয় যে এই ব্যৱস্থাই থলুৱা ভাষাসমূহৰ প্ৰচাৰ প্ৰসাৰত অগ্ৰণী ভূমিকা পালন কৰিব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি গোৱালপাৰাত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা গ্ৰামীণ, এম জি এনৰেগা, অমৃত সৰোবৰ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত জিলাখনত ৰূপায়ণ হৈ থকা কাম কাজৰ পৰ্যালোচনা কৰে। বৈঠকত জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মৃগাংক চৌধুৰী আৰু জিলাখনৰ 8টা উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়াসকল উপস্থিত থাকে। মণিপুৰ চৰকাৰে ৰাজ্যখনত শান্তি বিঘ্নিত কৰিব পৰা অথবা অনাহক ভয় সৃষ্টি কৰিব পৰা কোনো ধৰণৰ উৰা বাতৰিত ভুল নাযাবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। চৰকাৰে হিংসাত উচতনি যোগোৱা বা শান্তি সম্প্ৰীতি বিঘ্নিত কৰা যিকোনো প্ৰচেষ্টাৰ বিৰুদ্ধে আইন অনুযায়ী কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিছে। ৰাজ্যখনৰ মুখ্য সচিব প্ৰশান্ত কুমাৰ সিঙে কৈছে যে বিভিন্ন মাধ্যমেৰে বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ কৰা হৈছে আৰু ইয়াৰ ফলত অশান্তিৰ সৃষ্টি হৈছে। এনে চেষ্টাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্য সচিবগৰাকীয়ে সকীয়াই দিয়ে। অসমে উত্তৰাখণ্ডত চলি থকা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত বৰ্তমানলৈকে 34টা পদক লাভ কৰিছে। অসম আৰু পাঞ্জাৱৰ মাজত অনুষ্ঠিত মহিলাৰ নেটবল শিতানৰ তৃতীয় স্থান নিৰ্ণয়কাৰী খেলখন নিৰ্ধাৰিত সময়ত 23-23 ফলাফলত সমাপ্ত হোৱাত দুয়োটা দলকে ব্ৰঞ্জৰ পদক প্ৰদান কৰা হয়। এই সফলতাৰে এইবাৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত অসমৰ পদকৰ সংখ্যা 34লৈ বৃদ্ধি পাইছে। অসমে 3টা সোণ, 15টা ৰূপ আৰু 16টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। গুৱাহাটী জলবোৰ্ডৰ ক্ষেত্ৰসীমাৰ এলেকাত কাইলৈৰ পৰা 3টা পৰ্যায়ত পানী যোগান ব্যাহত হ'ব। জলবোৰ্ডে জাৰি কৰা জাননী অনুসৰি কাইলৈৰ পৰা 15 ফেব্ৰুৱাৰী, 19-22 ফেব্ৰুৱাৰী আৰু 25-28 ফেব্ৰুৱাৰীলৈ বোৰ্ডৰ অধীনৰ পানী যোগান ধৰা অঞ্চলসমূহত পানী যোগান ব্যাহত হ'ব। পানী যোগান ব্যৱস্থাত থকা আঁহোৱা, নিৰ্গমন আদি পৰীক্ষাৰ বাবে গ্ৰহণ কৰিবলগীয়া ৰবটিক জৰীপৰ বাবে পানী যোগান ব্যাহত হ'ব বুলি বোৰ্ডে প্ৰকাশ কৰিছে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।